মাননীয় ন্যায়াধীশ শ্ৰীযুত অনংগ কুমাৰ পাটনায়ক। 1949 চনৰ 3 জুন তাৰিখে ন্যায়াধীশ অনংগ কুমাৰ পাটনায়কৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল উৰিষ্যাৰ এগৰাকী প্ৰখ্যাত ব্যৱসায়ী প্ৰয়াত শ্ৰী গোপাল চন্দ্ৰ পাটনায়ক। অনংগ কুমাৰ পাটনায়কে ৰায়পুৰস্থিত ৰাজকুমাৰ কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ স্কুলত সামাজিক প্ৰদৰ্শন আৰু নেতৃত্বৰ বাবে পুৰস্কাৰ লাভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত সন্মান লৈ উচ্চ শিক্ষা আহৰণ কৰিছিল আৰু কটকস্থিত মধুসূধন আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ৰটাৰী ফাউণ্ডেশ্যনৰ 1976 চনৰ তেওঁ দলীয় অধ্যয়ন বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈ আমেৰিকাৰ শিক্ষানুষ্ঠান আৰু জনসাধাৰণৰ ওপৰত অধ্যয়ন কৰিবলৈ নিউজাৰ্চি USAলৈ গৈছিল। 1974 চনৰ 28 মাৰ্চ তাৰিখে তেওঁ উৰিষ্যাৰ ৰাজ্যিক বাৰ কাউন্সিলৰ সদস্যভুক্ত হৈছিল আৰু উচ্চ ন্যায়ালয়, নিম্ন আদালত আৰু উৰিষ্যাৰ ন্যায়াধীকৰণসমূহত ওকালতি কৰিছিল। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়তো ওকালতি কৰিছিল। তেওঁ আইনৰ বিভিন্ন শাখাত, বিশেষকৈ বাণিজ্যিক আৰু সাংবিধানিক আইন অনুশীলন কৰিছিল। 1989 চনৰ 2 মে' তাৰিখৰ পৰা 1990 চনৰ 1 ছেপ্টেম্বৰ তাৰিখলৈ উৰিষ্যা ৰাজ্যিক পথ পৰিবহণ নিগমৰ স্থায়ী পৰামৰ্শদাতা আৰু 1990 চনৰ 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা 1994 চনৰ 12 জানুৱাৰী তাৰিখলৈ উৰিষ্যা চৰকাৰৰ বাণিজ্যিক কৰ সন্থাৰ জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1994 চনৰ 13 জানুৱাৰী তাৰিখে তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু বদলি হৈ 1994 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। 1995 চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত এগৰাকী ন্যায়াধীশ হিচাপে 8 বছৰ কাল মূল্যৱান সেৱা আগবঢ়োৱাৰ পিছত তেওঁ পুনৰ 2002 চনৰ 15 এপ্ৰিল তাৰিখে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম অবৰ ন্যায়াধীশ আছিল আৰু উৰিষ্যা ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ আছিল। তেওঁ উৰিষ্যা ন্যায়িক মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল। 2005 চনৰ 14 মাৰ্চ তাৰিখে ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। বদলি সূত্ৰে তেওঁ 2005 চনৰ 2 অক্টোবৰ তাৰিখে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। 2009 চনৰ 17 নৱেম্বৰ তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত নিযুক্তি লাভ কৰিছিল। 2014 চনৰ 2 জুন তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশে তেওঁক ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, উৰিষ্যা আৰু ৰাষ্ট্ৰীয় আইন অনুষ্ঠান বিশ্ববিদ্যালয় ভোপালৰ ভিজিটৰ হিচাপে মনোনীত কৰিছিল। 2012 চনৰ 2 মাৰ্চ তাৰিখে তেওঁক উৎকল বিশ্ববিদ্যালয় আইনৰ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে তেওঁক উচ্চতম ন্যায়ালয় আইন সেৱা সমিতিৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছিল। তেওঁক ভাৰতৰ মুখ্য ন্যায়াধীশ, ইণ্ডিয়ান ল ইনষ্টিটিউটৰ অধ্যক্ষই ভাৰতীয় আইনৰ ৰিষ্টেটমেণ্ট সম্পৰ্কীয় প্ৰকল্পৰ বাবে গঠিত সাংবিধানিক আইন আৰু সংযুক্ত বিষয় সমিতিৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছিল।